আদি পুস্তক 16 অধ্যায় 4 দাখি হাগাৰ আব্ৰাহামৰ ভাইজা 4 যেতিয়ালৈকে নিসন্তান আছিল হাগাৰৰ নামেৰে 4 এগৰাকী মিছৰীয়া দাখি আছিল। এদিন 4 আব্ৰাহামক কলে, চোৱা, যিহুৱাই মোক নিসন্তান কৰি ৰাখিছে, সেইকাৰণে আপুনি মোৰ দাখিৰ হজ্জাৰ সংগী হওক, কিজানি মই তাইৰ পৰাই সন্তান লাভ কৰিম। তেতিয়া আব্ৰাহাম 4 কথাত মান্তি হল। কনান দেশত আব্ৰাহামে 10 বছৰ কটোৱাৰ পাছত ভাইজা 4 তেওঁ মিছৰীয়া দাখি হাগাৰক আনি নিজৰ স্বামী আব্ৰাহামৰ সংগী কৰি দিলে। আব্ৰাহামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীনীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে। সেয়ে 4 আব্ৰাহামক কলে, মোৰ প্ৰতি কৰা তাই এই অন্যায়ৰ কাৰণে আপুনি দাৰী, মোৰ এই দাখিক ময়ে আপোনাৰ বাহুত দিছিলোঁ, কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকে হেয়জ্ঞান কৰিছে। এতিয়া যিহুৱাই আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক। আব্ৰাহামে 4 কলে, চোৱা, তোমাৰ দাখি তোমাৰ অধীনতে আছে, গতিকে যিহকে ভাল বুলি ভাবা তুমি তাইৰ প্ৰতি তাকে কৰা। তেতিয়া 4 হাগাৰৰ প্ৰতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ'ল। হাগাৰৰ পুত্ৰ ইছমাইল পাছে মৰুপ্ৰান্তৰ মাজত এটা জলৰ ভুমুকৰ কাষত জিহুৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকটো চুৰলৈ যোৱাৰ পথত আছিল। জিহুৱাৰ দূতে কলে, হেৰা 4 ডাকি হাগাৰ, তুমি ক'ৰ পৰা আহিছা আৰু কলৈ গৈ আছা? তাই কলে, মই মোৰ গৰাকীনী 4 ওচৰৰ পৰা পলাই আহিছো। তেতিয়া জিহুৱাৰ দূতে কলে, তুমি তোমাৰ গৰাকীনী ওচৰলৈ উলটি যোৱা আৰু তেওঁ অধীনত থাকি বাধ্য হোৱা। জিহুৱাৰ দূতে পুনৰ তাইক কলে, মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ'ব। পুনৰ জিহুৱাৰ দূতে তাইক কলে, চোৱা, তুমি গৰ্ভৱতী, তোমাৰ এটি পুত্ৰ জন্ম হ'ব, তুমি সেই ল'ৰাৰ নাম ইছমাইল ৰাখিবা, কিয়নো জিহুৱাই তোমাৰ দুখৰ কথা শুনিলে। মানুহ হলেও সেই ল'ৰা বনৰীয়া গাধৰ দৰে হ'ব, সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্ৰুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্ৰু জ্ঞান কৰিব। সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব। এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা জিহুৱাক এই নাম দিলে আল ৰুবি, কিয়নো তাই কলে, মই তেনেহ'লে সঁচাকৈ যিজনাই মোক চাই আছে সেইজনা জিহুৱাক দেখিলোঁ নেকি? সেই নাদৰ নাম বেৰ লহয় ৰুবি হ'ল। সেই নাদ কাদেশ আৰু বাৰদৰ মাজত অৱস্থিত। পাছত হাগাৰে আব্ৰাহামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু আব্ৰাহামে হাগাৰৰ পৰা জন্মা সেই পুত্ৰৰ নাম ইছমাইল ৰাখিলে। আব্ৰাহামৰ 86 বছৰ বয়সত হাগাৰে আব্ৰাহামলৈ ইছমাইলক প্ৰসৱ কৰিলে।